নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত SIT-ৰ অভিযোগনামা দাখিল, BTR-ত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ, অৰুণাচল প্ৰদেশৰ আঞ্জাওৰ পথ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী বিমল বৰাৰ উদ্ধাৰ অভিযান নিৰীক্ষণ আৰু IIT গুৱাহাটীত ভাৰতীয় ষ্টেপছ এণ্ড বিজনেছ ইনকিউবেটৰ্ছ এছ'চিয়েচনৰ সপ্তদশ সন্মিলনৰ সামৰণি। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট SIT-এ আজি গোচৰটো সন্দৰ্ভত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। SIT-ৰ মুৰববী, আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বৰ এটা দলে আজি দুপৰীয়া কেইবা হাজাৰ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। অভিযোগনামাত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম আয়োজক শ্যামকানু মহন্ত, সংগীত শিল্পী অমৃত প্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰাৰ অধীনত হত্যাৰ অভিযোগৰ অভিযোগনামা দাখিল কৰা হৈছে। জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা ছিংগাপুৰ যাত্ৰাৰ সংগী অসম আৰক্ষী নিলম্বিত বিষয়া সন্দীপন গাৰ্গৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰাৰ অধীনত অনিচ্ছাকৃত হত্যাৰ অভিযোগৰ অভিযোগনামা দাখিল কৰিছে। তদুপৰি জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে বিশ্বাসভংগৰ অভিযোগত অভিযোগনামা দাখিল কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 25 ছেপ্টেম্বৰত গঠিত SIT-এ এই সময়ছোৱাত প্ৰায় 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই অভিযোগনামা সন্দৰ্ভত এখন সংবাদমেলত এই বিষয়ে সবিশেষ প্ৰকাশ কৰে।
আজি SIT-এ মাননীয় আদালতত চাৰ্জশ্বীট দাখিল কৰে। ইয়াতে একিউজসকলৰ নাম আৰু যিখিনি ধাৰাত চাৰ্জশ্বীট দিয়া হৈছে এইটো মই আপোনালোকক কৈ দিম। একিউজ সিদ্ধাৰ্থ শৰ্মা, তেওঁ BNS-ৰ ধাৰা 3 আছে, 3 ছাবছেকশ্যন 6, 3 ছাবছেকশ্যন 7, 3 ছাবছেকশ্যন 8, এইটো কমন ইণ্টেনশ্যন ইত্যাদি বুলি কোৱা হয়। 61 ক্ৰিমিনেল কনস্পিৰেচি, 103 মাৰ্ডাৰ আৰু বিত্তীয় লেনদেনৰ খেলি মেলিৰ কাৰণে 316 ছাবছেকশ্যন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, এইখিনি ধাৰা তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বীট দিয়া হৈছে। শ্যামকানু মহন্ত, তেওঁক BNS 3 ছাবছেকশ্যন 6, BNS 3 ছাবছেকশ্যন 7, BNS 3 ছাবছেকশ্যন 8, 61 ছাবছেকশ্যন 2, 103, 308 ছাবছেকশ্যন 2, 318 ছাবছেকশ্যন 4 আৰু 238 ডেষ্ট্ৰাকশ্যন অফ এভিডেন্স, এইখিনি ধাৰাত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে। শেখৰজ্যোতি গোস্বামী, তেওঁৰ বিষয়ে BNS 3 ছাবছেকশ্যন 6, 3 ছাবছেকশ্যন 7, 3 ছাবছেকশ্যন 8, 61, 103, এইখিনি ধাৰা আৰু ইয়াৰ উপৰিও 316 ছাবছেকশ্যন 5, এইটো ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, বিত্তীয় লেনদেনৰ যি খেলি মেলি, সেই ধাৰাও লগোৱা হৈছে। অমৃত প্ৰভা মহন্ত, তেওঁৰ বিৰুদ্ধে ছেকশ্যন BNS 3 ছাবছেকশ্যন 6, 3 ছাবছেকশ্যন 7, 3 ছাবছেকশ্যন 8, 61 ছাবছেকশ্যন 2, 103, এইখিনি ধাৰাৰ উপৰিও 238 ডেষ্ট্ৰাকশ্যন অফ এভিডেন্স BNS, এই ধাৰা লগোৱা হৈছে। সন্দীপন গাৰ্গ একিউজ, তেওঁৰ বিৰুদ্ধে 105 BNS ধাৰা লগোৱা হৈছে। নন্দেশ্বৰ বৰা, ঠিক তেনেদৰে পৰেশ বৈশ্য, তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল কনস্পিৰেচি 61 ছাবছেকশ্যন 2 আৰু 316 ছাবছেকশ্যন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, এই দুজনৰ বিৰুদ্ধে এইখিনি ধাৰা প্ৰযোজ্য কৰা হৈছে।
নিৰ্ধাৰিত সময়ৰ ভিতৰত SIT-এ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়া আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব।
আজি SIT-এ যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছো, আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SIT-এ অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বীট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছো। মই ভাবো যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি, এই কথা আমি সকলোৱে জানো আৰু মই ভাবো যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম।
BTR-ত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত BTR-ৰ 5খন জিলাৰ 4,12,000 মহিলাক সামৰি লোৱা হৈছে। অৰুণোদয় আঁচনিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত এই উপলক্ষে আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত অৰুণোদয় আঁচনিক ৰাজ্যৰ আটাইতকৈ বৃহৎ দৰিদ্ৰতা দূৰীকৰণ আঁচনি বুলি উল্লেখ কৰি কয় যে 2020 চনত এই আঁচনি মুকলি হোৱাৰ পাছৰে পৰা বিগত 5 বছৰত 38 লাখ মহিলাক সামৰি লোৱা হৈছে। এই আঁচনিৰ বাবে ৰাজ্যৰ মহিলাসকল শক্তিশালী হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই বিটিআৰৰ মহিলাসকলক অহা 20 জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক বিতৰণ কৰা হ'ব বুলিও ঘোষণা কৰে। তেওঁ লগতে নিযুত মইনা আঁচনিৰ দৰে ছাত্ৰসকলৰ বাবেও একেধৰণৰ এখন আঁচনি মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজি অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিটিআৰৰ প্ৰতিখন জিলাতেই আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণি উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ অন্যতম ধবজাবাহী আঁচনি অৰুণোদয়ৰ জৰিয়তে পোনপটীয়াকৈ আৰ্থিক সাহায্যৰ সহায়ত মহিলা সবলীকৰণত গুৰুত্ব দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত অসমৰ 14 জন শ্ৰমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই আজি অৰুণাচলৰ লোহিত জিলাৰ উপায়ুক্ত কেচাং নুৰুপ দামু, আৰক্ষী অধীক্ষক থোটান জাম্বা আৰু তেজুৰ 25 THITBP কমাণ্ডেণ্টৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে লগতে আঞ্জাও দুৰ্ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসন, সেনা আৰু NDRFত চলোৱা উদ্ধাৰ অভিযান নিৰীক্ষণ কৰে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি নিহতসকলৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী সাহায্য নিধিৰ অধীনত মৃতকৰ নিকটাত্মীয়লৈ 2 লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে আহতসকলৰ চিকিৎসাৰ বাবে 50,000 টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ 5 লাখ টকা এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াইছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি 17 ভাৰতীয় ষ্টেপছ এণ্ড বিজনেছ ইনকিউবেটৰ্ছ এছ'চিয়েচন সন্মিলনৰ সামৰণি পৰে। যোৱা 10 ডিচেম্বৰত আৰম্ভ হোৱা এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত এইমছ গুৱাহাটীৰ সঞ্চালক ডঃ অশোক পুৰাণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গুৱাহাটী বায়'টেক পাৰ্কৰ প্ৰশাসক ৰাজেশ ঠাকুৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত IIT গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালেও অংশগ্ৰহণ কৰে। 3-দিনীয়া এই সন্মিলনত 200ৰো অধিক অংশগ্ৰহণকাৰী উদ্যোগী আৰু 300ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত আজি সংহত জিলা আয়ুক্তৰ সভাকক্ষত জিলা কুষ্ঠৰোগ নিয়ন্ত্ৰণ কোষ আৰু জিলা স্বাস্থ্য সমিতিৰ সমন্বয় সমিতিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূল কাৰ্যসূচীৰ অধীনত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান 2025-26ৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হ'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক কুষ্ঠৰোগ নিৰ্মূলৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। এই বৈঠকত কুষ্ঠৰোগৰ প্ৰাৰম্ভিক চিনাক্তকৰণ, সম্প্ৰদায়ৰ অংশগ্ৰহণ আদি বিষয়ে আলোচনা কৰাৰ উপৰিও আন্তঃবিভাগীয় সমন্বয়ৰ প্ৰয়োজনীয়তা আদিৰ ওপৰত আলোচনা কৰা হয়। বৈঠকত স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক, জ্যেষ্ঠ স্বাস্থ্য বিষয়া আৰু বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক খেল প্ৰতিষ্ঠান খেলপথাৰত কাইলৈ পৰা 15 ডিচেম্বৰলৈ 4th সমবায় মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত SIT অভিযোগনামা দাখিল। বিটিআৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ। অৰুণাচল প্ৰদেশৰ আঞ্জাওৰ পথ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী বিমল বৰাৰ উদ্ধাৰ অভিযান নিৰীক্ষণ আৰু IIT গুৱাহাটীত ভাৰতীয় ষ্টেপছ এণ্ড বিজনেছ ইনকিউবেটৰ্ছ এছ'চিয়েচন 17 সন্মিলনৰ সামৰণি।